বাতৰি কৈছো অংকুৰজ্যোতি শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, বন্দৰ জাহাজ পৰিবহণ তথা জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি সামুদ্ৰিক খণ্ডত মহিলাৰ অংশগ্ৰহণ বৃদ্ধিৰ লগতে সমাজত লিংগ সমতা অক্ষুণ্ণ ৰক্ষাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰৰ সাগৰ মে সন্মান কাৰ্যসূচী মুকলি কৰে। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰ আজি ছদিনীয়া ভ্ৰমণসূচীৰে নেডাৰলেণ্ডছ, ডেনমাৰ্ক আৰু জাৰ্মানীলৈ যাব। ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ এটা দলে সফলতাৰে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি এটা উল্লেখযোগ্য মাইলৰ খুঁটিত উপনীত হৈছে। 19 বছৰ অনূৰ্ধ দক্ষিণ এছীয় ফুটবল ফেডাৰেশ্যন চাফ ফুটবল প্ৰতিযোগিতাত ভাৰতে বাংলাদেশক পেনাল্টি শ্বুটআউটৰ সহায়ত 4-3 ব্যৱধানত পৰাস্ত কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ যোৱা নিশা অনুষ্ঠিত খেলত গুজৰাট টাইটানছে দিল্লী কেপিটেলছক 10 পৰাস্ত কৰে। এতিয়া শুনক বিতং বাতৰি। বন্দৰ জাহাজ পৰিবহণ তথা জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি সামুদ্ৰিক খণ্ডত মহিলাৰ অংশগ্ৰহণ বৃদ্ধিৰ লগতে সমাজত লিংগ সমতা অক্ষুণ্ণ ৰখাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰৰ সাগৰ মে সন্মান কাৰ্যসূচী মুকলি কৰে। মুম্বাইত কালি সামুদ্ৰিক খণ্ডত মহিলাৰ অংশগ্ৰহণৰ আন্তঃৰাষ্ট্ৰীয় দিৱস উদযাপনৰ উদ্বোধনী অনুষ্ঠানত এই কাৰ্যসূচী মুকলি কৰা হয়। অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয় যে ভাৰতীয় সামুদ্ৰিক খণ্ডত মহিলাৰ অংশগ্ৰহণ চকুত লগাকৈ বৃদ্ধি পাইছে। 2014 341 মহিলা নাৱিকৰ বিপৰীতে 2024 মহিলা নাৱিকৰ সংখ্যা 2557 বৃদ্ধি হৈছে। এই বৃদ্ধিৰ হাৰ 649% বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় আৰু বিদেশী জাহাজসমূহত ভাৰতৰ মহিলা নাৱিকৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাই আছে। শ্ৰীসোণোৱালে বিভিন্ন খণ্ডত মহিলাৰ বিকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ মূল অগ্ৰাধিকাৰৰ বিষয় বুলি উল্লেখ কৰে। সামুদ্ৰিক খণ্ডত মহিলাৰ অংশগ্ৰহণৰ আন্তঃৰাষ্ট্ৰীয় দিৱস উদযাপনৰ অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে লগতে ভাৰতীয় সামুদ্ৰিক খণ্ডত অসাধাৰণ প্ৰদৰ্শন আগবঢ়োৱা মহিলাসকলক সম্বৰ্ণনা জনাই সন্মান প্ৰদৰ্শন কৰে। বিদেশ মন্ত্ৰী ডঃ এ জয়শংকৰ আজি 6-দিনীয়া ভ্ৰমণসূচীৰে নেডাৰলেণ্ডছ, ডেনমাৰ্ক আৰু জাৰ্মানীলৈ ৰাওনা হ'ব। বিদেশ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি ডঃ জয়শংকৰে এই ভ্ৰমণকালত 3 ৰাষ্ট্ৰৰ নেতৃবৰ্গক সাক্ষাৎ কৰিব। তাত তেওঁ দেশকেইখনৰ বিদেশ মন্ত্ৰীসকলৰ সৈতে দ্বিপাক্ষিক স্বাৰ্থজড়িত বিভিন্ন আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ লগতে দ্বিপাক্ষিক সম্পৰ্ক অধিক উন্নত কৰাৰ উদ্দেশ্যে কেইবালানি আলোচনাত মিলিত হ'ব। ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী NCCৰ এটা অভিযান দলে মাউণ্ট এভাৰেষ্ট সফলতাৰে আৰোহণ কৰি এক উল্লেখযোগ্য মাইলৰ খুঁটিত উপনীত হৈছে। দলটোত 10 NCC কেডেটৰ লগতে 4 বিষয়া, 2 কনিষ্ঠ বিষয়া, 1 মহিলা কেডেট প্ৰশিক্ষক আৰু 10 অনা অন্তৰ্ভুক্ত বিষয়া আছিল। এই 10 কেডেটৰ ভিতৰত 5 ল'ৰা আৰু 5 ছোৱালী। যোৱা 3 এপ্ৰিলত নতুন দিল্লীৰ পৰা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই অভিযান পতাকা জোকাৰি শুভাৰম্ভ কৰিছিল। প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে নিৰ্বাচিত কেডেটসকল কম বয়সীয়া আৰু তেওঁলোকক দেশৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচিত কৰা হৈছিল। তেওঁলোকে কঠোৰ বাছনি আৰু প্ৰশিক্ষণ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছিল। নেপালৰ শ্বেৰ্পাসকলে NCCৰ দলটোক শাৰীৰিক প্ৰস্তুতি আৰু মনোবলৰ বাবে প্ৰশংসা কৰিছে। প্ৰত্যাহ্বানমূলক বতৰ আৰু ভূখণ্ডৰ সন্মুখীন হোৱাৰ পিছতো কেডেটসকলে বিশ্বৰ সৰ্বোচ্চ শৃংগটোৰ ওপৰত সফলতাৰে জাতীয় পতাকা আৰু NCCৰ পতাকা উৰুৱায়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ চলাপুৰৰ এটা কাৰখানাত সংঘটিত অগ্নিকাণ্ডত বহুকেইজন লোকৰ মৃত্যু হোৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে অগ্নিকাণ্ডৰ ফলত এনেদৰে কেইবাজনো লোকে প্ৰাণ হেৰুওৱাৰ ঘটনা অতিশয় দুখজনক। তেওঁ নিহতসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। ইপিনে প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে নিহতসকলৰ নিকটাত্মীয়লৈ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা 2 লাখ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। আহতসকলক 50,000 প্ৰদান কৰা হ'ব। উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বহুজন সমাজ পাৰ্টী BSPৰ মুৰব্বী মায়াৱতীয়ে আকাশ আনন্দক দলটোৰ মুখ্য ৰাষ্ট্ৰীয় সমন্বয়ক হিচাপে নিযুক্তি দিছে। নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত আকাশ আনন্দক দেশত BSPৰ ভৱিষ্যৎ কাৰ্যসূচীৰ দায়িত্ব দিয়াৰ ক্ষেত্ৰতো সিদ্ধান্ত লোৱা হয়। BSPৰ মুৰব্বী মায়াৱতীয়ে বৈঠকত পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰত চলোৱা অপাৰেচন সিন্ধুৰৰ অধীনত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ শৌৰ্য আৰু সাহসৰ শলাগ লয়। তেওঁ লগতে কয় যে কাশ্মীৰ বিষয়ত আমেৰিকা বা আন কোনো তৃতীয় পক্ষৰ হস্তক্ষেপ গ্ৰহণ নকৰাৰ ৰাষ্ট্ৰীয় ঐক্যমত কঠোৰভাৱে পালন কৰাটো গুৰুত্বপূৰ্ণ। সমাগত বিহাৰ বিধানসভা নিৰ্বাচনত দলটোৱে এককভাৱে প্ৰতিনিধিত্ব কৰিব বুলি বৈঠকত ঘোষণা কৰা হয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা পাঁচ দিনত উত্তৰ পূৰ্বাঞ্চলৰ লগতে হিমালয়ৰ পাৰদেশৰ পশ্চিমবংগ আৰু ছিকিমত বিজুলী ঢেৰেকণীৰ সৈতে ধাৰাসাৰৰ পৰা প্ৰতি অতি প্ৰবল বৰষুণৰ আগুলি বতৰা দিছে। এই সময়ছোৱাত কোংকাণ, গোৱা, কৰ্ণাটক আৰু কেৰালাৰ কাষৰীয় উপকূলীয় অঞ্চলসমূহতো ধাৰাসাৰ বৰষুণ হ'ব। বিভাগে লগতে জম্মু কাশ্মীৰ, লাডাখ, গিলগিট বাল্টিস্তান, মুজাফৰবাদ আৰু হিমাচল প্ৰদেশতো আজি আৰু কাইলৈ বতাহ আৰু বিজুলী গাজনিৰ সৈতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ'ব পাৰে বুলি আগজাননী দিছে। উত্তৰাখণ্ডতো ঠায়ে ঠায়ে অহা 24 মেলৈকে মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে 22 মেৰ আশে পাশে কৰ্ণাটক উপকূলৰ পূব মধ্য আৰব সাগৰৰ ওপৰত নিম্নচাপ হোৱাৰ সম্ভাৱনা আছে। উত্তৰ দিশলৈ এই নিম্নচাপ ক্ৰমে তীব্ৰতৰ হৈ মহাৰাষ্ট্ৰৰ বতৰত যথেষ্ট পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে। মহাৰাষ্ট্ৰ উপকূলত বিশেষকৈ কোংকাণ আৰু গোৱাৰ সমীপত ধুমুহা বৰষুণৰ সম্ভাৱনা থকাৰ বাবে অহা 5 দিনৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে মাছমৰীয়াসকলৰ বাবে সতৰ্কবাণী জাৰি কৰিছে। বিশ্বব্যাপী ইতিবাচক আৰু ঘৰুৱা পৰিস্থিতি উন্নতিৰ পৰিপ্ৰেক্ষিতত চলিত মাহত এতিয়ালৈকে বিদেশী বিনিয়োগকাৰীয়ে ভাৰতীয় ইকুইটি বজাৰত 18,000 কোটি টকাৰো অধিক ধন বিনিয়োগ কৰিছে। তথ্য অনুসৰি ফৰেন পৰ্টফলিঅ' বিনিয়োগকাৰী বা FPIয়ে ইকুইটি বজাৰত 18,620 কোটি টকা বিনিয়োগ কৰিছিল, যদিও মে মাহত এতিয়ালৈকে ঋণ বজাৰৰ পৰা 6,748 কোটি টকা উলিয়াই আনিছে। 3 মাহৰ ক্ৰমাগত বহিঃপ্ৰৱাহৰ পিছত এপ্ৰিলত গড়ে 4,223 কোটি টকা বিনিয়োগৰ পিছত ইকুইটি বজাৰৰ উত্থান ঘটে। ইয়াৰ পূৰ্বে বিনিয়োগকাৰীয়ে মাৰ্চত 3,973 কোটি, ফেব্ৰুৱাৰীত 36,570 কোটি আৰু জানুৱাৰীত 78,027 কোটি টকা উলিয়াই আনিছিল। খেলৰ বাতৰি। অৰুণাচল প্ৰদেশৰ UPLত অনুষ্ঠিত 19 বছৰ অনুৰ্ধ দক্ষিণ এছীয় ফুটবল ফেডাৰেশ্যন চাফ ফুটবল প্ৰতিযোগিতাত ভাৰতে বাংলাদেশক পেনাল্টি শ্বুটআউটৰ সহায়ত 4-0 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। উত্তেজনাপূৰ্ণ খেলখনত যোৱাবাৰৰ বিজয়ী ভাৰতৰ অধিনায়ক ছিংগামায়ুম স্বামীয়ে খেলৰ 2য় মিনিটতে প্ৰথমটো গ'ল দিয়ে। অৱশ্যে 61 মিনিটত বাংলাদেশে এটা গ'ল দি খেলখনত সমতা স্থাপন কৰে। খেল শেষ হোৱালৈকে 1-1 গ'লত ড্ৰ হৈ থকাৰ ফলত পেনাল্টি শ্বুটআউটৰ সহায় ল'বলগীয়া হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ যোৱা নিশা অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত গুজৰাট টাইটেন্ছে দিল্লী কেপিটেলছক 10 উইকেটত পৰাস্ত কৰে। জয়ৰ বাবে 200 ৰাণৰ লক্ষ্য অনুসৰণ কৰি গুজৰাটৰ অপেনিং জুটি সাই সুদৰ্শন আৰু অধিনায়ক শুভমন গিলে দিল্লী কেপিটেলছৰ বলিং আক্ৰমণ ধৰাশী কৰি অপৰাজিত হৈ ৰয়। সুদৰ্শনৰ শতক আৰু শুভমন গিলৰ 93 বলত কৰা 93 ৰাণে গুজৰাটক খেলখন শেষ হ'বলৈ 1 অভাৰ বাকী থকা অৱস্থাতেই জয়ৰ সোৱাদ দিয়ে। ইয়াৰ পূৰ্বে প্ৰথম বেট ধৰি দিল্লী কেপিটেলছে নিৰ্ধাৰিত 20 অভাৰত 3টা উইকেটৰ বিনিময়ত 199 ৰাণ কৰে। অপেনাৰ KL ৰাহুল অপৰাজিত হৈ ৰয়। এই জয়ৰ লগে লগে গুজৰাট টাইটান্ছ পইণ্ট তালিকাৰ শীৰ্ষস্থানত উপনীত হোৱাৰ লগতে প্লে অফৰ বাবে যোগ্যতা অৰ্জন কৰে। ইতিমধ্যে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু পাঞ্জাব কিংছে প্লে অফত স্থান লাভ কৰিছে। ইপিনে ৰাজস্থানৰ ছাৱাই মানসিং ষ্টেডিয়ামত কালি অনুষ্ঠিত আন এখন খেলত পাঞ্জাব কিংছে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে 10 ৰাণত জয়লাভ কৰে। খেলখনত পাঞ্জাব কিংছে টছত জিকি প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেটৰ বিনিময়ত 219 ৰাণ সংগ্ৰহ কৰে। পাঞ্জাব কিংছৰ হৈ নেৱাল ৱাধেৰাই সৰ্বাধিক 70 ৰাণ আৰু সশান্ত সিঙে 59 ৰাণ কৰি অপৰাজিত হৈ ৰয়। প্ৰত্যুত্তৰত ৰাজস্থান ৰয়েলছে নিৰ্ধাৰিত অভাৰত 7টা উইকেট হেৰুৱাই 209 ৰাণহে কৰিবলৈ সমৰ্থ হয়। প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধানমন্ত্ৰীকেইটা আকৌ এবাৰ কৰি দিছোঁ। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি সামগ্ৰিক খণ্ডত মহিলাৰ অংশগ্ৰহণ বৃদ্ধিৰ লগতে সমাজত লিংগ সমতা অক্ষুণ্ণ ৰখাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰৰ সাগৰমে সন্মান কাৰ্যসূচী মুকলি কৰে। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰ আজি 6-দিনীয়া ভ্ৰমণসূচীৰে নেডাৰলেণ্ডছ, ডেনমাৰ্ক আৰু জাৰ্মানীলৈ যাব। ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ এটা দলে সফলতাৰে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি এটা উল্লেখযোগ্য মাইলৰ খুঁটিত উপনীত হৈছে। 19 বছৰ অনুৰ্ধ দক্ষিণ এছীয় ফুটবল ফেডাৰেশ্যন চাফ ফুটবল প্ৰতিযোগিতাত ভাৰতে বাংলাদেশক পেনাল্টি শ্বুটআউটৰ সহায়ত 4-3 গ'লৰ ব্যৱধানত পৰাস্ত কৰিছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ যোৱা নিশা অনুষ্ঠিত খেলত গুজৰাট টাইটেন্ছে দিল্লী কেপিটেলছক 10 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব। নমস্কাৰ।